এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত তৃতীয় দিনা উচ্ছেদ অব্যাহত, অসহ্য গৰমৰ বাবে গ্ৰীষ্ম বন্ধৰ পাছত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী, কোকৰাঝাৰত আজি বিটিচি বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন, আৰু অভেলৰ পঞ্চম ক্ৰিকেট টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভোজন বিৰতিলৈকে ভাৰতৰ দুই উইকেটৰ বিনিময়ত 72 ৰাণ সংগ্ৰহ, বৰষুণৰ বাবে খেল সাময়িকভাৱে স্থগিত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাৰ তদন্তৰ বাবে এটা 7-জনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছিল আৰু ঘটনাস্থলী ভিডিঅ'ত আবদ্ধ কৰাৰ লগতে ফৰেনচিক দল আৰু অপৰাধ অনুসন্ধানকাৰী দলে পৰীক্ষা কৰিছিল।
আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো চি বি আইক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে। চি বি আইৰ ডাইৰেক্টৰৰ লগত আমাৰ মুখ্য সচিবৰ কথা হৈছে, তেখেতসকলে কেছটো ল'ম বুলিও অনানুষ্ঠানিকভাৱে কৈছে, কিন্তু কেবিনেটে দিয়াৰ পৰা চি বি আইয়ে লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে, গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে। আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ চি বি আইলৈকে যায়, কিন্তু তথাপিতো প্ৰক্ৰিয়াটোত কিছু সময় লাগিব।
মন্ত্ৰীসভাই আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে প্ৰায় 10,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। বদৰপুৰবাসীক নলযোগে খোৱাপানী যোগানৰ বাবে মন্ত্ৰীসভাই 49 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বদৰপুৰ নগৰ পানী আঁচনিত আজি অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে এই আঁচনিৰ জৰিয়তে উন্নত জল ব্যৱস্থাপনা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি বদৰপুৰ চহৰৰ প্ৰতিটো পৰিয়ালকে 24 ঘণ্টাই খোৱাপানী যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। জলমিত্ৰসকলৰ বিয়োগৰ পিছত তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ বাবে মৃত জলমিত্ৰৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদানতো মন্ত্ৰীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাই আজি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনতো ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি 8 জিলাৰ 299 আবেদন বাৰ্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ, 10 আন্তঃগাঁথনিৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত 118 আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, 7 জিলাৰ 190 অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত 1,742 খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। তদুপৰি 2011 চনৰ পূৰ্বে তিৰাপ জনজাতি অঞ্চলত ভূমিৰ অধিকাৰ থকা আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, গোৰ্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত লোকৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰীসভাই অনুমোদন জনাইছে। বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগত কৰ্মৰত সহকাৰী অভিযন্তা যোশিতা দাসৰ আম্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ বাবে ৰাজ্য চৰকাৰে মন্ত্ৰীসভাত লোৱা সিদ্ধান্তক বঙাইগাঁৱৰ নাগৰিক সমাজে আদৰণি জনাইছে। যোৱা 22 জুলাইত কনিষ্ঠ অভিযন্তাগৰাকীৰ মৃতদেহ বঙাইগাঁৱৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। মৃতদেহৰ লগত উদ্ধাৰ হোৱা এটা হাতে লিখা টোকাত মৃত অভিযন্তাগৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ আমিনুল ইছলাম আৰু দীনেশ শৰ্মা মেধি নামৰ দুগৰাকী জ্যেষ্ঠ অভিযন্তাই মানসিক নিৰ্যাতন চলোৱাৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ লগতে এখন কনচালটেঞ্চি ফাৰ্মৰ অভিযন্তা দেৱজিত শৰ্মা আৰু বঙাইগাঁৱৰ বৰ্ষণ গাঁৱত নিৰ্মীয়মান ষ্টেডিয়ামৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ নামো টোকাটোত উল্লেখ কৰা আছিল। মৃত অভিযন্তাগৰাকীয়ে 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বৰ্ষণ গাঁৱৰ ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰ পাঠকৰ বিল মুকলি কৰিবলৈ জ্যেষ্ঠ অভিযন্তা আমিনুল ইছলাম আৰু দীনেশ শৰ্মা মেধিয়ে মানসিক হেঁচা প্ৰদান কৰাৰ ভিত্তিতে আম্মহত্যা কৰিবলগীয়া হল বুলি টোকাটোত উল্লেখ কৰিছিল। যোশিতা দাসৰ টোকা অনুযায়ী বঙাইগাঁও আৰক্ষীয়ে লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তা দুজনৰ লগতে অভিযন্তা দেৱজিত শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই আদালতে তেওঁলোকক ন্যায় জিম্মালৈ প্ৰেৰণ কৰে। বঙাইগাঁও আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতৰ কৰিবলৈ এছ আই ডি গঠন কৰি ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ অভয়পুৰীৰ বাসভৱনত তালাচী চলাই নথিপত্ৰ জব্দ কৰিছে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি তৃতীয় দিনা শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা ন বজাৰ পৰা বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোৰ 2 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনী পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলায়। আজি 500+ বাসগৃহ উচ্ছেদ কৰাৰ লগতে বহু তামোলবাৰীও উচ্ছেদ কৰা হয়। এই অভিযানত ভালেসংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষী বিষয়া, কাৰ্যবাহী দণ্ডাধীশকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়া আৰু চি আৰ পি এফত সহযোগিতাত এই উচ্ছেদ অভিযান চলোৱা হয়। উচ্ছেদ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে ৰাজ্যত বৰ্তমানলৈকে 1,39,000 বিঘা মাটিৰ পৰা দখলকাৰীক উচ্ছেদ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত প্ৰকাশ কৰিছে। ইয়াৰে উৰিয়ামঘাটৰ পৰা 10,000 বিঘা মাটি মুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
চক, মই এটাই কথা আপোনালোকক ক'ব খোজো, 1,29,000 বিঘা আমি মাটি মুক্ত কৰিছিলো উৰিয়ামঘাটৰ সফল এভিকশ্যনৰ পিছত। নাও ইট হেজ বিকাম 1,39,000 বিঘা, অৰ্থাৎ 10,000 বিঘা মাটি আমি আকৌ উৰিয়ামঘাটত মুক্ত কৰিব পাৰিলো। আইড লাইক টু থেংক চিফ মিনিষ্টাৰ অব নাগালেণ্ড শ্ৰী নেফিউ ৰিঅ' অলছো ফৰ হেল্পিং আছ, কোঅপাৰেটিং উইথ আছ in the eviction drive. In fact, Nagaland police, CRPF, which is in charge of DAB area to maintain the neutrality, everybody has helped us in this eviction drive.
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰিস্মিতা দিহিঙীয়াৰ পৰা।
ৰাজ্যত গৰমৰ প্ৰকোপ অব্যাহত থকাৰ বাবে গ্ৰীষ্মবন্ধৰ পাছত কাইলৈৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্ৰ শিক্ষা বিভাগে বিশেষ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশযোগে জিলাখনৰ বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰিছে। নতুন নিৰ্দেশ অনুসৰি কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পাঠদান পুৱা 7:30 বজাত আৰম্ভ হ'ব। অৱশ্যে বিদ্যালয়ৰ ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি সময়ৰ সলনি হ'ব। নিৰ্দেশটোত উল্লেখ কৰা মতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটী 11:30 বজাত আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছুটী 12 বজাত হ'ব। মাধ্যমিক পৰ্যায়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠদান দুপৰীয়া 1 বজা পৰ্যন্ত চলিব। এই শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগুৱাই নিয়াৰ স্বাৰ্থত বিদ্যালয়ৰ ছুটীৰ সময় 12:30 বজাৰ পৰিৱৰ্তে 1 বজা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে শিক্ষা বিভাগক নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীৰ যানজঁটৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে সমগ্ৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে জাৰি কৰা এটা নিৰ্দেশ অনুযায়ী নগাঁও জিলাতো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। পুৱা 7:30 বজাত পাঠদানৰ সূচী আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয় 11:30 বজাত, মাধ্যমিক বিদ্যালয় 12 বজাত আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত 12:30 বজাত পাঠদান কাৰ্যসূচীৰ সামৰণি পৰিব বুলি শ্ৰীনাথে জানিবলৈ দিছে। কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত আজি বিটিচি বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হয়। কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত বিপিএফৰ পাৰিষদসকলে বিটিচিৰ ভূমি আৰু ৰাজহ নিয়ামক বিধেয়ক 2025 সন্দৰ্ভত আলোচনা বিচাৰি সদন ত্যাগ কৰে। দলটোৱে এই বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে আলোচনা হোৱা উচিত আছিল বুলি প্ৰকাশ কৰে। আজিৰ অধিৱেশনতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে খৰাংপীড়িত সকাহ আঁচনি, বড়োলেণ্ড হেপিনেছ মিছনকে ধৰি কেইবাটাও কল্যাণমূলক আঁচনি ঘোষণা কৰে। অধিৱেশনত আজি শিক্ষা, ক্ৰীড়া, ভূমি আৰু কৃষি বিভাগৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মোনা বিলত আজি 6টা বনৰীয়া মহৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মোনা বন শিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া টহলৰ সময়ত মৃত মহকেইটা প্ৰত্যক্ষ কৰি বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু পশু চিকিৎসকৰ দলক অৱগত কৰে। বিলৰ মাজত একেলগে পৰি থকা 2টা মতা আৰু 4জনী মাইকী মহৰ মৃত্যুৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ পাছত বজ্ৰ পৰি মহকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশ এছ কে কাবৰাৰ আদালতে আজি পন্নী হত্যাৰ গোচৰত সেনাবাহিনীৰ মেজৰ গৌৰৱ কুমাৰ সিঙক যাৱজ্জীৱন কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহে। ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত দোষী সাব্যস্ত কৰি মেজৰ সিঙক শাস্তি প্ৰদান কৰা হয়। 2013 চনৰ মে মাহত মেজৰ সিঙে পন্নী প্ৰিয়া সিঙক হত্যা কৰি মৃতদেহটো যোৰাবাটৰ ওচৰৰ খাৱৈত পেলাই দিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰত দীৰ্ঘদিনীয়া শুনানি গ্ৰহণ কৰি আজি আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছে। কাছাৰ জিলাৰ বিশেষ আদালতে আজি নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেন্স 1985 NDPS আইনৰ অধীনত এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰি এজন মাদক দ্ৰব্য সৰবৰাহকাৰীক 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। ৰায়দানত বিশেষ ন্যায়াধীশ বিপ্ৰজিত ৰায়ে ব্যক্তিজনক 1,00,000 টকাৰ জৰিমনাও বিহে। জৰিমনা অনাদায়ে দোষীয়ে অতিৰিক্ত 3 মাহৰ কাৰাবাস খাটিব লাগিব বুলি আদালতে আজি ৰায়দানত ঘোষণা কৰে। আবুল হুছেইন নামৰ ধৃত মাদক দ্ৰব্য সৰবৰাহকাৰীজন কাছাৰ জিলাৰ ফুলেতল শিলপুঞ্জীৰ বাসিন্দা। উল্লেখযোগ্য যে প্ৰায় 7 বছৰ আগতে 2018 চনৰ আগষ্টত এই গোচৰটো আৰম্ভ হৈছিল। ৰাজহ চোৰাংচোৱা দপ্তৰে দোষী আবুল হুছেইনৰ ঘৰৰ পৰা বিপুল পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল। কাৰ্বি আংলং আৰক্ষীয়ে দিল্লাইত অভিযান চলাই যোৱা নিশা প্ৰায় 2 কিলোগ্ৰাম মৰফিন জব্দ কৰে। মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য 1 কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে 2 জন লোকক আটক কৰে। প্ৰধানমন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি চাবুৱাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত 60গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। জিলা খনিজ ন্যাস নিধি DMFTৰ তৰফৰ পৰা যোগান ধৰা এই খাদ্যৰ টোপোলাসমূহ চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই বিতৰণ কৰে। আদৰ্শ চিকিৎসালয়খনৰ সভাকক্ষত অনুষ্ঠিত বিতৰণ সভাত জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱাই যক্ষ্মা ৰোগ সন্দৰ্ভত এটা সজাগতামূলক কাৰ্যসূচীৰ পৰিচালনা কৰে। সভাত পানীতোলা, চাবুৱা আৰু লাহোৱাল যক্ষ্মা চিকিৎসা খণ্ডৰ বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে।
বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি ওদালগুৰি জিলাৰ ভেৰগাঁও মণ্ডলত আয়োজিত এখন দলীয় সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ নেতা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে। সভাত ভেৰগাঁও অঞ্চলৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ সহযোগিতাৰে আগবঢ়াব পৰা কাৰ্যপদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই নিৰ্বাচনত মূলতঃ BPF, UPPL আৰু বিজেপিৰ লগতে নৱশৰণীয়া নেতৃতাধীন গণ সুৰক্ষা পাৰ্টীয়েও শক্তিশালী ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে। দলটোৱে কালি মিছন সুৰক্ষা 2025 শীৰ্ষক এটা পদযাত্ৰা কাৰ্যসূচীৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে। BPFৰ সম্ভাৱ্য মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীশৰণীয়াই কয় যে এই বিষয়ত এতিয়াও স্পষ্টকৈ ক'ব পৰা হোৱা নাই। ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। বজালী জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিশানকুছিত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত ডাইনী সন্দৰ্ভত থকা অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। সভাত জিলা সমাজ কল্যাণ বিষয়া জ্যোতি কুমাৰ দাসে গ্ৰামাঞ্চলত এনেধৰণৰ অন্ধবিশ্বাসৰ কুপ্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। জিলা স্বাস্থ্য বিষয়া ডাঃ দীপ্তি চৌধুৰীয়ে কয় যে ডাইনীৰ আক্ৰমণ বুলি সন্দেহ কৰা বহুলোকৰ ৰোগৰ লক্ষণ প্ৰকৃততে স্বাস্থ্যজনিত কাৰণত হয় আৰু তেওঁলোকক সময়মতে চিকিৎসা প্ৰদানৰ জৰিয়তে আৰোগ্য কৰিব পাৰি। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত শৃংখলাৰ 5ম তথা অন্তিমখন টেষ্ট মেচ আজি অভেলত আৰম্ভ হৈছে। এইখন খেলত ইংলেণ্ডক নেতৃত্ব দিয়া অলি পোপে আজি টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ জনায়। ভাৰতৰ অপেনাৰদ্বয় যশস্বী জয়ছোৱাল আৰু KL ৰাহুলে কম ৰাণতে বিদায় লয়। জয়ছোৱালে 2 আৰু ৰাহুলে 14 ৰাণ কৰি আউট হয়। বৰষুণৰ বাবে খেলখন বন্ধ ৰাখিবলৈ হোৱাত আগতীয়াকৈ ভোজন বিৰতি ঘোষণা কৰা হয়। সেই সময়ত ভাৰতে 2টা উইকেটৰ বিনিময়ত 72 ৰাণ সংগ্ৰহ কৰে। সাই সুদৰ্শনে 25 আৰু শুভমন গিলে 15 ৰাণ কৰি বেট ধৰি আছিল। ভোজন বিৰতিৰ পাছত বৰষুণৰ বাবে খেল এতিয়ালৈকে স্থগিত হৈ আছে। উল্লেখযোগ্য যে এণ্ডাৰছন তেণ্ডুলকাৰ শৃংখলাত ঘৰুৱা দলটোৱে 2-1 অগ্ৰগতি লাভ কৰি আছে। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিভাগৰ অধীনত নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি অংগনবাড়ী কৰ্মীসকলৰ সহায় হোৱাকৈ স্মাৰ্টফোন বিতৰণ কৰা হয়। নগাঁও চহৰৰ সাংস্কৃতিক প্ৰকল্পত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে। শ্ৰীশৰ্মাই বিশেষভাৱে সক্ষম লোকসকলক হুইল চেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰে। লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত CBIলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত 3য় দিনাও উচ্ছেদ অব্যাহত। অসহ্য গৰমৰ বাবে গ্ৰীষ্ম বন্ধৰ পাছত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী। কোকৰাঝাৰত আজি BTC বিধায়িনী সভাৰ এদিনীয়া বিশেষ অধিৱেশন। আৰু অভেলৰ 5ম ক্ৰিকেট টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভোজন বিৰতিলৈকে ভাৰতৰ 2 উইকেটৰ বিনিময়ত 72 ৰাণ সংগ্ৰহ। বৰষুণৰ বাবে খেল সাময়িকভাৱে স্থগিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।